إن الذين كفروا ينفقون أموالهم ليصدوا عن سبيل الله فسينفقونها ثم تكون عليهم حسرة ثم يغلبون والذين كفروا إلى جهنم يحشرون
নিশ্চয় যিসকলে কুফুরি কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন সম্পদ ব্যয় কৰে এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়েই থাকিব অৱশেষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ'ব ইয়াৰ পিছত সিহঁতে পৰাভূত হ'ব আৰু যিসকলে কুফুৰি কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ'ব